নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো সঞ্জীৱনী পাঠকে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 2001 চনত সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰতিহত কৰিবলৈ গৈ প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুৰ্মুৱে সুৰক্ষা কৰ্মীসকলৰ সাহস আৰু নিস্বাৰ্থ সেৱাৰ কথা স্মৰণ কৰি কয় যে তেওঁলোকে দেশবাসীক নিৰন্তৰভাৱে অনুপ্ৰাণিত কৰি আহিছে। ৰাষ্ট্ৰপতিয়ে লগতে এই ত্যাগৰ বাবে তেওঁলোকৰ ওচৰত দেশ সদায় কৃতজ্ঞ হৈ থাকিব বুলিও উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই সাহসী জোৱানসকলৰ ত্যাগে দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব বুলি প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীৰ সংসদ ভৱন চৌহদত এই সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি যোৰহাট জিলাৰ বিকাশৰ 12 দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021ৰ অধীনত তৃতীয় বৰ্গৰ মুঠ 12,647গৰাকী ঋণীলৈ দ্বিতীয় পৰ্যায়ত নো ডিউ চাৰ্টিফিকেট বিতৰণ কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংশোধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ PMFME ছিড কেপিটেল আঁচনিৰ অধীনত মূলধনী বিনিয়োগৰ ওপৰত 366গৰাকী ব্যক্তিলৈ ৰাজসাহাৰ্য বিতৰণ কৰিব। একেটা অনুষ্ঠানতে দুৰ্যোগত ক্ষতিগ্ৰস্ত 5টা পৰিয়াললৈ পোনপটীয়াকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। কামৰূপ জিলাৰ সংহত জিলা কাৰ্যালয় চৌহদত আয়োজিত এই কাৰ্যসূচীত আজি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থকাৰ কথা। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত কাইলৈ তিনিচুকীয়া জিলাত লোক আদালতৰ আয়োজন কৰা হৈছে। তিনিচুকীয়া জিলা ন্যায়িক আদালতৰ লগতে শদিয়া আৰু মাৰ্ঘেৰিটা সমজিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালত প্ৰাংগণত লোক আদালত অনুষ্ঠিত হ'ব। আদালতত চলি থকা বিভিন্ন গোচৰৰ লগতে গোচৰযোগ্য বিবাদৰো এই লোক আদালতত মীমাংসা কৰা হ'ব। গুৱাহাটীৰ খানাপাৰাৰ কৃষি ভৱন প্ৰেক্ষাগৃহত পৰহিলৈ বৈজ্ঞানিক চেতনা দিৱসৰ আয়োজন কৰা হৈছে। যুক্তিবাদী লেখক ডঃ শিৱনাথ বৰ্মনৰ সোঁৱৰণত অনুষ্ঠিত হ'বলগীয়া এই দিৱসত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা গৱেষক ডঃ কুলেন্দু পাঠকে বৈজ্ঞানিক চেতনা আৰু শিৱনাথ বৰ্মন শীৰ্ষক বিষয়ৰ স্মাৰক বক্তৃতা প্ৰদান কৰিব। অনুষ্ঠানত যুক্তিবাদ আৰু বিজ্ঞান মনস্কতা নামৰ এখন গ্ৰন্থও উন্মোচন কৰা হ'ব। 15 ডিচেম্বৰৰ পুৱা 9:30 বজাত হ'বলগীয়া এই দিৱসৰ কাৰ্যসূচীলৈ সকলো ৰাইজকে উদ্যোক্তাসকলে আমন্ত্ৰণ জনাইছে। নগাঁও জিলাৰ মৰিকলং আৰক্ষীয়ে কালি নিশা নগাঁও চহৰৰ সমীপৱৰ্তী ঠেপাজান কুটাইনী অঞ্চলত অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছসহ আজাজুল হক নামৰ এজন যুৱকক আটক কৰে। আৰক্ষীয়ে ধৃত যুৱকজনৰ পৰা 3টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ প্ৰায় 853টা নিষিদ্ধ টেবলেট আৰু নগদ ধন জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্ৰ ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.inত লগ ইন কৰিব পাৰে। অহা 10 জানুৱাৰী 2025ৰ ভিতৰত সম্পূৰ্ণ আবেদন পত্ৰ দ্য হেড অফ অফিচ আকাশবাণী গুৱাহাটী, গুৱাহাটী 781003লৈ পঠাব লাগিব। প্ৰাৰ্থীয়ে নিজ হাতেও আবেদন পত্ৰ জমা দিব পাৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ বাতৰি আৰু আন আন অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলৰ পৰা পোনপটীয়াকৈ মতামত, অভিযোগ আৰু পৰামৰ্শ লোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে 9864055566 নম্বৰৰ হোৱাটছএপযোগে মতামত গ্ৰহণৰ ব্যৱস্থা মুকলি কৰা হৈছে। শ্ৰোতাসকলৰ পৰা লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ আধাৰত প্ৰতিমাহে একোটাকৈ অনুষ্ঠান প্ৰচাৰৰো দিহা কৰা হৈছে। কাইলৈ নিশা 8:02ৰ দৃষ্টিপাত অনুষ্ঠানত ইয়াৰ প্ৰথম খণ্ড প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠান চলি থকাৰ সময়তো আগ্ৰহী শ্ৰোতাই 03612661876 আৰু 26623325 এই দুটা নম্বৰত অভিমত আৰু প্ৰশ্ন উত্থাপন কৰিব পাৰিব। শ্ৰোতাসকলে আমাৰ ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেলত এয়াৰ নিউজ GHYত কমেণ্ট কৰিও মতামত আৰু প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। চীনৰ হাংজৌত অনুষ্ঠিত BWF ৱৰ্ল্ড টুৰ ফাইনেলছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ গ্ৰুপ পৰ্যায়ৰ তৃতীয়খন খেলত আজি ভাৰতৰ ত্ৰিশা জেলী আৰু গায়ত্ৰী গোপীচন্দৰ যুটীটো জাপানৰ নামি মাটছুয়ামা আৰু চিহাৰু চিদাৰ যুটীৰ হাতত 17-21, 13-21 গেমত পৰাস্ত হয়। এই প্ৰতিযোগিতাখনত প্ৰতিনিধিত্ব কৰা ভাৰতৰ একমাত্ৰ যুটীটোৰ পৰাজয়ৰ পাছতে BWF ৱৰ্ল্ড টুৰ ফাইনেলত ভাৰতৰ অভিযানৰ অন্ত পৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।